Ella, Akashvani. বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিহাৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আজি পৰ্যালোচনা কৰে। নিৰ্বাচনৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰিছে। নেপালত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ক্ষয় ক্ষতিত ভাৰতে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ প্ৰস্তুত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমহিলাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আজি প্ৰকাশ কৰিছে। তেওঁ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ মতামত গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয় যে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি ভোটদানৰ সময়সূচী নিৰ্ধাৰণ কৰা হ'ব। বিহাৰত মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে 17টা নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ দ্বাৰা ভোটদানৰ সময়ত ভোটদাতাসকল বিশেষ অভিজ্ঞতাৰ অধিকাৰী হ'ব। ভোটাৰ তালিকাৰ বিশেষ সংশোধন এছ আই আৰক ভোটদাতা আৰু ৰাজনৈতিক দলসমূহে শলাগ লৈছে বুলি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে প্ৰকাশ কৰিছে। পাটনাত আজি অনুষ্ঠিত এখন সংবাদমেলত তেওঁ কয় যে আইনগত আৰু বিধিগতভাৱে এছ আই আৰ গ্ৰহণ কৰা হৈছে। বিহাৰত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিক কেন্দ্ৰ কৰি দুদিনীয়া ভ্ৰমণ সামৰি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে লগতে কয় যে এছ আই আৰ অভিযানত সকলোৱে সহযোগ কৰিছিল। এই সময়ছোৱাত 3,66,000 ভোটাৰ নিৰ্বাচনী তালিকাৰ খচৰা প্ৰকাশৰ পাছত সহযোগ কৰিবলৈ আগবাঢ়ি আহিছিল। এছ আই আৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা বি এল অ'সকলক শ্ৰীকুমাৰে ধন্যবাদ জ্ঞাপন কৰে। দেশত সমাগত এছ আই আৰৰ বাবে নথিপত্ৰত আধাৰ অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত তেওঁ কয় যে আধাৰ নাগৰিকত্ব নহয়, বৰঞ্চ ই পৰিচয়ৰ প্ৰমাণ হৈ থাকিব। ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে ৰাজনৈতিক দল, প্ৰশাসনিক বিষয়া, মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, ৰাজ্যিক আৰক্ষী বাহিনী, কেন্দ্ৰীয় আৰক্ষী বাহিনী, বিভিন্ন বিধি বলবৎকাৰী সংস্থাৰ সৈতেও পৰ্যালোচনা বৈঠকত মিলিত হয়। বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পাটনাত কাইলৈ আসন ভাগ বতৰা সন্দৰ্ভত ঝাৰখণ্ড মুক্তি মৰ্চা জে এম এম আৰু ৰাষ্ট্ৰীয় জনতা দল আৰ জে ডিৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। জে এম এমৰ সভাপতি আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে এই দায়িত্ব ৰাজ্যিক মন্ত্ৰী সুদিব্য কুমাৰ চানু আৰু জে এম এমৰ সাধাৰণ সম্পাদক বিনোদ পাণ্ডেক অৰ্পণ কৰিছে। দুয়োগৰাকী নেতা কাইলৈ পাটনাত উপস্থিত হৈ আৰ জে ডিৰ নেতা তেজস্বী যাদৱৰ সৈতে আসন ভাগ বতৰা সন্দৰ্ভত আলোচনাত মিলিত হ'ব। ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰী হেমন্ত চোৰেন আৰ জে ডি প্ৰধান লালু প্ৰসাদৰ সৈতে পাটনাত এটা ৰেলীত মিলিত হৈছিল যদিও আসনৰ ভাগ বতৰা সন্দৰ্ভত কোনোধৰণৰ বাৰ্তালাপ হোৱা নাছিল। দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ সীমান্ত জিলাৰ সমষ্টিসমূহৰ পৰা জে এম এমে প্ৰস্তুতি আৰম্ভ কৰিছে। নেপালত পৰহিৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানত 47 লোকৰ মৃত্যু হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। ভূমিস্খলনত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা ইল্লাম জিলাত কমেও 37 লোকৰ মৃত্যু হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ হ্ৰাস আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মুখপাত্ৰই নিৰুদ্দেশ হোৱা লোকসকলক উদ্ধাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি জানিবলৈ দিছে। কাঠমাণ্ডু বিমানবন্দৰত ঘৰুৱা বিমানৰ চলাচল কিছু ক্ষেত্ৰত বাধাগ্ৰস্ত হৈছে যদিও আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা স্বাভাৱিকভাৱেই চলি আছে বুলি বিমানবন্দৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। নেপালৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ বিষয়াসকলে কাইলৈ পৰ্যন্ত বৰষুণ হৈ থাকিব পাৰে বুলি প্ৰকাশ কৰাৰ লগতে এই দুৰ্যোগত বিপৰ্যস্তসকলক সহায় কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে বুলি জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ক্ষয় ক্ষতি অত্যন্ত দুখজনক বুলি মন্তব্য কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে এই কঠিন সময়ত ভাৰত নেপালৰ জনসাধাৰণ আৰু চৰকাৰৰ কাষত আছে। প্ৰতিবেশী ৰাষ্ট্ৰ হিচাপে ভাৰতে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ প্ৰস্তুত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাগ্ৰামা মহিলাৰীলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে শ্ৰীমহিলাৰী আৰু তেওঁৰ দললৈ শুভেচ্ছা জনাইছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বি টি চিৰ উন্নয়নত সহায় কৰি যাব আৰু বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতি দৃষ্টিভংগী পূৰণ কৰি সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যৰ মুখ্য সচিব ৰবি কুটাৰ অনুমোদন মৰ্মে বিটিচিৰ সচিব অমৰেন্দ্ৰ ডেকাই হাগ্ৰামা মহিলাৰীক আজি পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। কোকৰাঝাৰৰ বিটিচি সচিবালয়ৰ খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডঃ ৰণোজ পেগু, ইউ পি পি এল দলৰ নেতা তথা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মও উপস্থিত থাকে। শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 10গৰাকী পাৰিষদে বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে শপত লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাৰ্জিলিঙৰ ধাৰাষাৰ বৰষুণত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী ইতিমধ্যে দাৰ্জিলিঙত উপস্থিত হৈছে আৰু অন্যান্য সংগঠনসমূহো প্ৰয়োজন অনুসৰি সহায় কৰিবলৈ প্ৰস্তুত আছে। শ্ৰীশ্বাহে দাৰ্জিলিঙৰ সাংসদ ৰাজু বিষ্টাৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছে বুলি জানিবলৈ দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে উত্তৰবংগৰ গোৰ্খালেণ্ড আঞ্চলিক প্ৰশাসনৰ অন্তৰ্গত দাৰ্জিলিং জিলাত কালিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত 20জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। একেৰাহে হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলত মিৰিক, কাৰ্চিয়াং, ৰংভাং, পুলবাজাৰ আদি এলেকা সমূলি জলবন্দী হৈ পৰাৰ লগতে পাহাৰীয়া জিলা কালিম্পং আৰু কাষৰীয়া বিভিন্ন এলেকাত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনে জনসাধাৰণলৈ বিপৰ্যয় কঢ়িয়াই আনিছে। তিস্তা নৈৰ পানী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰি যোৱাৰ ফলত যান বাহনৰ চলাচল ব্যাহত হৈ পৰিছে। শিলিগুৰিৰ সৈতে ছিকিমক সংযোগ কৰা 10নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ভালেমান ঠাইত বন্ধ কৰি দিবলগীয়া হৈছে। বৰষুণ আৰু ভূমিস্খলনৰ ফলত মিৰিক উপসংমণ্ডলৰ বিভিন্ন ঠাইত 13জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন 4জন লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে। দাৰ্জিলিং উপসংমণ্ডলৰ সুখীয়া পৰ্শী এলেকাত 6জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে আন এজন সন্ধানহীন হৈ আছে। জম্মু কাশ্মীৰত আজি সন্ধিয়াৰে পৰা ধাৰাষাৰ বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান বিভাগে পূৰ্বাভাস জাৰি কৰাৰ পাছত বিদ্যালয় শিক্ষা সঞ্চালকালয়ে জম্মু সংমণ্ডলত কাইলৈ আৰু পৰহিলৈ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ জম্মু সংমণ্ডলত বন্ধ ঘোষণা কৰা হৈছে আৰু বতৰৰ পৰিস্থিতিলৈ চাই পৰৱৰ্তী নিৰ্দেশনা জাৰি কৰা হ'ব। কেৰালাৰ পাথানমিত্তা, ইডুক্কি আৰু কোট্টায়াম জিলাত বতৰ বিজ্ঞান বিভাগে য়েল্ল' এলাৰ্ট জাৰি কৰিছে। মাছমৰীয়াসকলক আৰৱ সাগৰত মাছ মাৰিবলৈ যাবলৈ বাধা প্ৰদান কৰা হৈছে। মধ্যপ্ৰদেশৰ ছিন্দৱাৰা জিলাত কাহৰ ঔষধ সেৱন কৰি 11টি শিশুৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যখনৰ চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চিকিৎসক আৰু ঔষধ নিৰ্মাণকাৰী কোম্পানীটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে যোৱা নিশা প্ৰবীণ চনী নামৰ চিকিৎসকজনক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখযোগ্য যে কালি প্ৰকাশ পোৱা এখন প্ৰতিবেদনত কলড্ৰিফ চিৰাপত 48.6% ডাই ইথাইলিন গ্লাইকল আছিল বুলি প্ৰকাশ কৰিছে। তামিলনাডুৰ শ্ৰীচান ফাৰ্মাচিউটিকেলছ নামৰ কোম্পানীটোৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটো বিশেষ তদন্তকাৰী দলে তদন্ত কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত আজি ভাৰতে পাকিস্তানক জয়ৰ বাবে 248 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 247 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হাৰলিন দেউলে সৰ্বাধিক 46 ৰাণ কৰে। পাকিস্তানৰ ডাইনা বেগে 4টা আৰু ফাতিমা ছানাই 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে পাকিস্তানে টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। আবুধাবিত চলি থকা আল আইন মাষ্টাৰ্ছ 2025 বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ উদীয়মান খেলুৱৈ শ্ৰীয়ানচি ৱেলছিটিয়ে মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্ৰতিদ্বন্দ্বী তাছনিমক 15-21, 22-20 আৰু 22-20 গেমত পৰাস্ত কৰে। পুৰুষৰ ডাবলছৰ ফাইনেলত আজি ভাৰতীয় যুটি হৰিহৰণ আমছা কৰুণন আৰু অৰ্জুন মাদাথিল ৰামাচন্দ্ৰন ইণ্ডোনেছিয়াৰ ৰেমন ইন্দ্ৰ আৰু নিকোলাছ জোৱানিকৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। বিহাৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে আজি পৰ্যালোচনা কৰে। নিৰ্বাচনৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰিছে। নেপালত ধাৰাষাৰ বৰষুণৰ ফলত হোৱা ক্ষয় ক্ষতিত ভাৰতে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ প্ৰস্তুত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে আজি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমহিলাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।